আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মায়ে। আগৰতলাত কাইলৈ উত্তৰ পূব পৰিষদৰ 72 সংখ্যক বাৰ্ষিক বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত উত্তৰ পূৰ্বাঞ্চলৰ 8খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰিব। বৈঠকৰ পূৰ্বে আজি কাৰিকৰী সন্মিলনত অংশগ্ৰহণ কৰি আগৰতলাত উত্তৰ পূব উন্নয়ন মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰে কয় যে দেশৰ উত্তৰ পূৰ্বাঞ্চল কেৱল ভৌগোলিকভাৱে গুৰুত্বপূৰ্ণ নহয়, এই অঞ্চলটো দেশৰ বৈচিত্ৰ, সংস্কৃতি আৰু কৌশলগত কাৰণতো অতিকে গুৰুত্বপূৰ্ণ। চীন, ম্যানমাৰ, বাংলাদেশ, ভূটান আৰু নেপালক সংযোগ কৰা এই অঞ্চলটোৱে ভাৰতৰ সৈতে এই দেশসমূহৰ যোগাযোগ, বাণিজ্য আৰু কূটনৈতিক সম্পৰ্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ যোগসূত্ৰৰূপে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা কেইটামান বছৰত সমগ্ৰ অঞ্চলটো বিশেষকৈ ৰেল, পথ আৰু বিমান যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট উন্নত হৈছে বুলি ডঃ মজুমদাৰে উল্লেখ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি চামগুৰি সমষ্টিৰ আমবাগান আৰু কাৱৈমাৰীত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ দি মুখ্যমন্ত্ৰী শ্ৰীশৰ্মাই শেহতীয়া বিধানসভা উপ নিৰ্বাচনত চামগুৰি ৰাইজে বিজেপি নেতৃতাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি আগবঢ়োৱা মৰম চেনেহৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নিৰ্বাচনৰ সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি মৰ্মে আজি তেওঁ চামগুৰিত উপস্থিত হয় বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে চামগুৰিৰ নিৰ্বাচনে ৰাজ্যৰ ৰাজনীতিলৈ এটা নতুন পৰিৱৰ্তন অনাৰ লগতে 2026 চনৰ নিৰ্বাচনত চামগুৰিত বিজেপি নেতৃতাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত হ'ব বুলি উল্লেখ কৰে। সমষ্টিটোৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে। তেওঁ আমবাগানত 30খন বিচনাযুক্ত এখন আদৰ্শ চিকিৎসালয় স্থাপন, 50 লাখ টকা ব্যয় সাপেক্ষ আমবাগান বজাৰৰ পূজাবাৰীৰ নিৰ্মাণ, লাওখোৱা চিকিৎসালয়ক আদৰ্শ চিকিৎসালয়লৈ উন্নীতকৰণ তথা আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ উন্নয়নৰ বাবে 2 কোটি টকাৰ অনুদান দিয়ে। ইপিনে লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগতে ভৱন নিৰ্মাণৰ বাবে 8 কোটি টকা আগবঢ়ায়। মুখ্যমন্ত্ৰীৰ বিশেষ কোটাৰ পৰা চামগুৰি সমষ্টিৰ বাবে নতুনকৈ 2500 অৰুণোদয় হিতাধিকাৰী সংযোজন কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অহা 29 ডিচেম্বৰত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত হ'বলগীয়া টেট তথা নিযুক্তি পৰীক্ষা পিছুৱাবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছে। একাংশ প্ৰাৰ্থীয়ে দাখিল কৰা এখন লেখ আবেদনৰ শুনানি লৈ আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মনীষ চৌধুৰীৰ এজনীয়া বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে। শিক্ষা বিভাগে অহা 29 ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ ঘোষণা কৰিছিল যদিও 5 ডিচেম্বৰতহে গণিত বিষয়টো নতুনকৈ অন্তৰ্ভুক্ত কৰে। ইয়াকে লৈ একাংশ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। প্ৰাৰ্থীসকলৰ এই আবেদনৰ ভিত্তিত ন্যায়ালয়ে পৰীক্ষাৰ দিন কমেও 15 দিন পিছুৱাই নিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত এম এছ মণিবন্দনে আজি শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিৰ বৰ্তমানৰ ভোটাৰ তালিকাৰ বিশেষ চমু পুনৰীক্ষণ কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। শ্ৰীভূমি জিলাৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন বৈঠকত তেওঁ জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদী, প্ৰশাসনিক বিষয়া আৰু অন্যান্য ৰাজনৈতিক দলৰ বিষয়ববীয়াৰ সৈতে এই সম্পৰ্কে আলোচনা কৰে। বৈঠকত নিৰ্বাচনী বিষয়াগৰাকীয়ে শ্ৰীভূমি জিলাৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 1099টা বুলি অৱগত কৰে। কালিলৈকে জিলাখনৰ মুঠ ভোটাৰৰ সংখ্যা 9,52,032 জন আৰু ইয়াৰে 4,82,656 জন পুৰুষ ভোটাৰৰ বিপৰীতে 4,69,376 গৰাকী মহিলা ভোটাৰ। ইপিনে 10,227 জন দিব্যাংগ তথা 7,946 গৰাকী 85 বছৰৰ ঊৰ্ধৰ লোক আছে বুলিও তেওঁ বৈঠকত অৱগত কৰে। উত্তৰ লখিমপুৰৰ কাকৈ ৰাজগড় বঙালী গাঁৱত আজি উত্তৰ লখিমপুৰ প্ৰেছ ক্লাবে গাঁৱলৈ যাওঁ বোলক শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত গাঁৱৰ ৰাইজে বাট পথ, স্বাস্থ্য, খোৱাপানী, অনাময় সমস্যাকে ধৰি হাতী মানুহৰ সংঘাত আদি বিভিন্ন সমস্যাসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ জৰিয়তে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰে। গুৱাহাটীৰ শিল্পগ্ৰাম চৌহদত যোৱা 8-10 নৱেম্বৰলৈ 3দিনীয়াকৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ দিহানাম প্ৰতিযোগিতাৰ কালি চূড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত মুঠ 9টা দলে অংশগ্ৰহণ কৰে। গুৱাহাটীৰ গণেশগুৰিৰ সুৰুজমুখী দিহানাম দলে সৰ্বশ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰাৰ লগতে দৰং জিলাৰ মঙলদৈৰ পুবেৰুণ দিহানাম দলে দ্বিতীয় শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰে। কামৰূপৰ বাইহাটা সমন্বয় সাংস্কৃতিক গোষ্ঠী দলে তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে। লখিমপুৰৰ বগলীজান গুবৰীশালী গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া তথা বয়বৃদ্ধ নাগৰিক সূৰ্য ফুকনৰ আজি বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত মৃত্যু হয়। বুদ্ধেশ্বৰ গাঁওবুঢ়া বুলি পৰিচিত ফুকনৰ মৃত্যুৰ সময়ত বয়স আছিল 91 বছৰ। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:10 শুনিবলৈ পাব।
আছে।